এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। আজি অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন, খন্তেক পাছতে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ। ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ আসন দুখনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত ৰাজ্যখনৰ পাঁচখন জিলাত অনিৰ্দিষ্ট কালৰ বাবে সান্ধ্যআইন জাৰি। ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ কিছু সুস্থিৰ, 11খন জিলাৰ 741খন গাঁৱৰ প্ৰায় 3,00,000 লোক বানৰ কবলত। আৰু ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাত স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ পুৰুষৰ একক শাখাত খিতাপ অৰ্জন। অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন আজি অনুষ্ঠিত হ'ব। বিধানসভাৰ এই অধিৱেশনত ডিব্ৰুগড় বিমানবন্দৰৰ নাম ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিৱেশনতে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীগোটৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি সদনে এই প্ৰস্তাৱ গ্ৰহণ কৰিব। শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা গৌৰৱ গগৈয়ে বিধানসভাৰ বিশেষ অধিৱেশনৰ প্ৰৱেশ পত্ৰ বিচাৰি বিধানসভাৰ অধ্যক্ষক আবেদন জনাইছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ আবেদনৰ ভিত্তিত অধ্যক্ষগৰাকীয়ে প্ৰৱেশ পত্ৰ প্ৰদান কৰে। অধ্যক্ষৰ গেলেৰীৰ পৰা গৌৰৱ গগৈয়ে দৰ্শক হিচাপে বিধানসভাৰ কাৰ্যক্ৰমণিকা চাব পাৰিব। ইপিনে এদিনীয়া এই অধিৱেশনৰ পূৰ্বে কালি শাসনাধিষ্ঠিত বিজেপি মিত্ৰ দল, অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আটাইকেইটা দলৰ শীৰ্ষ নেতৃবৃন্দ উপস্থিত থাকে। বৈঠকৰ পাছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই অধিৱেশনত ডিব্ৰুগড় বিমানবন্দৰক ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ সিদ্ধান্তক আদৰণি জনাই সাংবাদিকৰ আগত এইদৰে কয়।
অহাকালিলৈ এদিনীয়া বিশেষ অধিৱেশন আছে আৰু যিহেতু ভাৰত ৰত্ন আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা, তেখেতৰ নামত এটা বিমানবন্দৰ নামাকৰণ কৰাৰ বিষয়লৈ এই অধিৱেশন হৈছে। এই ক্ষেত্ৰত সকলোৰে যি আগ্ৰহ সমৰ্থন, আমি সেই আগ্ৰহ আৰু আমাৰো সমৰ্থন আছে। সেই কথা আমি ইতিমধ্যে চৰকাৰক অৱগত কৰিছো। কিন্তু বিধানসভা হলে যিবিলাক আমাৰ বিধানসভাৰ বিজনেচ এডভাইজৰী কমিটি থাকে, য'ত সকলো দলৰ প্ৰতিনিধি থাকে আৰু প্ৰতিনিধিসকলে অন্যান্য কেতবোৰ যিবিলাক বিধানসভাৰ বিধি সেই অনুসৰি অন্য কেতবোৰ ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি আলোচনাৰ বাবে এটা সুযোগ দিয়াৰ কথা সিদ্ধান্ত হৈছে। চৰকাৰেতো যিখিনি নীতি ভাল বুলি ভাবে সেইখিনি তেওঁলোকে ৰূপায়ণ কৰিবলৈ বিচাৰিছে আৰু বিৰোধী পক্ষই বিধানসভাৰ মাধ্যমেৰে চৰকাৰৰ কথাবিলাকৰ গঠনমূলক সমালোচনা কৰিব লাগে আৰু আমি সেই গতিকে আশা কৰিছো আমাক সেই সুযোগ দিব। আৰু এই সন্দৰ্ভত আমি এতিয়া অধ্যক্ষ মহোদয়ক অনুৰোধো কৰিম যে যিহেতু সময় খুব কম, সেই গতিকে যিটো গণতান্ত্ৰিক পৰম্পৰা যে বিৰোধীৰ কাৰণেই আচলতে বিধানসভাৰ যিবিলাক বেচৰকাৰী কাৰ্যসূচী সেইখিনি বিৰোধীৰ বাবে যিখিনি শাসক পক্ষ তেখেতসকলৰ কাৰণে গভৰ্ণমেণ্ট বিজনেছটো থাকে, সেই গতিকে আমি অনুৰোধ কৰিব বিচাৰো যে আমাক যাতে কাইলৈ সুযোগ দিয়ে আৰু এই কথাটো এতিয়া আমি অধ্যক্ষক অৱগত কৰিম। আমাৰ গোটেই সতীৰ্থসকল আছে, আমি এতিয়া অধ্যক্ষ বাসভৱনলৈ গৈ আছো তেখেতৰ লগত এটা আলোচনাৰ বাবে।
ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ আসন দুখনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। আজি বিয়লি 3 বজাৰ পূৰ্বে প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। ইতিমধ্যে শাসনাধিষ্ঠিত এন ডি এ অহা 19 জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে। বিজেপিয়ে কনাট পুৰকাষ্ট আৰু অগপয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰাৰ্থিত্ব দিছে। ইপিনে ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছে এই নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা নাই। বিৰোধীৰ পক্ষত নিৰ্বাচনত জয়ী হ'ব পৰাকৈ বিধায়ক নাই বাবে ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থকা বুলি দলটোৱে প্ৰকাশ কৰিছে। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ দুয়োখন আসনেই শাসকীয় মিত্ৰজোঁটৰ দখলত আছে। বিৰোধীয়ে নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্তই শাসকীয় মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো প্ৰায় স্পষ্ট কৰিছে। উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল 14 জুনত উকলি যাব। মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত ৰাজ্যখনৰ 5খন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰাৰ উপৰি অনিৰ্দিষ্ট কালৰ বাবে সান্ধ্যআইন জাৰি কৰা হৈছে। ৰাজ্যখনত মেইটে সংগঠন অৰম্বাই টেংগলৰ সদস্য কানন সিঙকে ধৰি 5জন নেতাক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সম্প্ৰদায়টোৰ লোকসকলে কৰা প্ৰতিবাদৰ ফলত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। 2023 চনত ৰাজ্যখনত সংঘটিত হিংসাম্মক ঘটনাত উচতনি দিয়াৰ অভিযোগত নেতাকেইজনক CBI গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে ৰাজধানী ইম্ফলৰ কেইবাঠাইতো প্ৰতিবাদকাৰীয়ে হিংসাম্মক পৰিস্থিতিৰ সৃষ্টি কৰে। নেতাগৰাকীক ৰাজ্যৰ বাহিৰলৈ নিব পাৰে বুলি প্ৰকাশ পোৱাৰ পাছতে প্ৰতিবাদকাৰীয়ে ইম্ফল বিমানবন্দৰ ঘেৰাও কৰাৰ লগতে বিভিন্ন স্থানত অগ্নিসংযোগ কৰে। চি বি আইৰ সূত্ৰই প্ৰকাশ কৰা মতে মেইতে সংগঠনৰ নেতাগৰাকীক ইম্ফলৰ পৰা গুৱাহাটীলৈ অনা হৈছে আৰু আৰক্ষীয়ে জিম্মাত লোৱাৰ বাবে তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব। ৰাজ্যখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে 5খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শনিবাৰে নিশা 11:45ৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হৈছে। পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। মণিপুৰৰ গৃহ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে নিৰাপত্তাজনিত কাৰণত জিলাকেইখনত এই ব্যৱস্থা গ্ৰহণ কৰা হয়। এই নিষেধাজ্ঞা উলংঘ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰপতিৰ শাসনত থকা ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে। ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থৰ হৈছে আৰু যোৱা 24 ঘণ্টাত বানৰ ফলত কোনো প্ৰাণহানি, বিশেষ ক্ষয়ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে 11খন জিলাৰ 741খন গাঁৱৰ প্ৰায় 3 লাখ লোক এতিয়া বানৰ কবলত আছে। ৰাজ্যত বছৰটোৰ প্ৰথমটো বানত 23জন লোকে প্ৰাণ হেৰুৱায়। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 130টা আশ্ৰয় শিবিৰত প্ৰায় 25,000 লোকে আশ্ৰয় লৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ জিলাত বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত কালিৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আৰম্ভ কৰা হৈছে। শ্ৰীভূমি জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু লোক বানৰ কবলত পৰি শিবিৰত আশ্ৰয় লৈ আছে। বানৰ বাবে জিলাখনৰ 27টা সাহায্য শিবিৰত মুঠ 7,200ৰ অধিক লোকে আশ্ৰয় লৈ আছে। চৰকাৰী সাহায্য শিবিৰৰ উপৰি জিলাখনৰ ভিন্ন স্থানত বানত ক্ষতিগ্ৰস্ত লোকক সাহায্য সামগ্ৰী বিতৰণৰ কামো অব্যাহত আছে। অৱশ্যে জিলাখনৰ বহু স্থানত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হোৱাত বদৰপুৰৰ পৰা কাটিগড়া সংযোগী ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হৈছে। কাছাৰ জিলাত বানৰ ফলত 20,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে আৰু 2জন লোকে প্ৰাণ হেৰুৱাইছে। কমেও 70খন গাঁৱত পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই আৰু শিলচৰৰ 20টা আশ্ৰয় শিবিৰত ভালেসংখ্যক লোকে আশ্ৰয় লৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি উন্নত হৈছে। জিলাখনত বানৰ ফলত 44খন গাঁৱৰ 12,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বাৰিষাৰ পৰিপ্ৰেক্ষিতত মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশে এখন জাননীযোগে এই কথা সদৰি কৰিছে। লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া বাৰিণ বড়োৱে 20 জুনলৈকেহে উদ্যানখনত জীপ ছাফাৰী চলিব বুলি উল্লেখ কৰে। অক্টোবৰত পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ জানিবলৈ দিয়ে।
আজিৰে পৰা আমাৰ হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ কৰা হ'ব। একচুৱেলি আমাৰ যিটো প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি হাতী বা গৰম উঠিলে এতিয়া হাতীও চাফাৰী কৰাত কষ্ট পায়। তো সেইকাৰণে হাতীৰ গৰমৰ প্ৰতি লক্ষ্য ৰাখি হাতী চাফাৰীৰ লগতে ৰিভাৰ ৰাফটিং যিহেতু নদীত পানী বাঢ়িছে এতিয়া, তো বৰষুণৰ ফলত সেইকাৰণে আমাৰ ৰিভাৰ ৰাফটিঙো বন্ধ কৰা হ'ব। যিখিনি জীপ চাফাৰী চলি থাকিব আপোনাৰ 20 জুনলৈকে, 20 জুনৰ পিছত জীপ চাফাৰীও বন্ধ ৰখা হ'ব। নেক্সট আমাৰ সম্ভাৱনা আছে যিহেতু প্ৰতি বছৰে অক্টোবৰত খোলা হয়, তো এই বছৰেও কিজানি অক্টোবৰতে আমাৰ খোলা হ'ব যদি বাট পথবোৰ সকলো
সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা 11 বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন কেনেদৰে সুচল, সুৰক্ষিত হৈ পৰিছে সেই বিষয়ে আজিৰ শিতানত এয়া সংগীতা শৰ্মাৰ আলোকপাত।
কেন্দ্ৰীয় চৰকাৰে যোৱা 11 বছৰে উত্তৰ পূৰ্বাঞ্চলত কেৱল আন্তঃগাঁথনিকে নহয় জনসাধাৰণৰ বাবেও বিনিয়োগ কৰি আহিছে। চৰকাৰৰ পি এম ডিভাইন উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি আৰু অভিলাষী জিলা আঁচনিৰ দৰে ধ্বজাবাহী আঁচনিৰ জৰিয়তে অঞ্চলটোৰ তৃণমূল পৰ্যায়ৰ পৰা উন্নয়ন ক্ষীপ্ৰ কৰি তুলিছে। বন্ধন যোজনাৰ জৰিয়তে 3 লাখৰো অধিক জনজাতীয় লোকক সাহায্য আগবঢ়োৱা হৈছে। 434টা কৃষিভিত্তিক কোম্পানীৰ জৰিয়তে 2 লাখৰো অধিক কৃষক সংগঠিত কৃষি ব্যৱসায়েৰে উপকৃত হৈছে। অঞ্চলটোৱে জৈৱিক উৎপাদক হিচাপে বিশেষ স্বীকৃতি লাভ কৰাৰ লগতে খোৱাতেল, বাঁহ, আগৰ কাঠ, এৰি সূতা, পাটসূতা আদি পৰম্পৰাগত উৎপাদিত সামগ্ৰীয়ে ৰাষ্ট্ৰীয় বজাৰতো সমাদৰ লাভ কৰিছে। শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰতো উন্নতি হৈছে আৰু অঞ্চলটোত সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে। মিজোৰাম ইতিমধ্যে সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে স্বীকৃত হৈছে। একে সময়তে 15খন কৰ্কট ৰোগৰ চিকিৎসালয়েৰে অসম দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ কৰ্কট চিকিৎসা কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে। অসমৰ সাংস্কৃতিক উৎসৱে বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰাৰ লগতে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। বৰ্তমান উত্তৰ পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ ইঞ্জিনলৈ পৰিণত হৈছে। অঞ্চলটোৰ বিচিত্ৰতা উন্নয়নৰ সুযোগ হৈ পৰিছে।
খেলৰ বাতৰি। শিৱসাগৰত কালিৰে পৰা ৱাটাৰ পল' খেলৰ ৰাজ্যিক বাছনি শিবিৰ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ বাৰহৈটিঙত জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আৰু অসম সাঁতোৰ সন্থাৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰ কালি অসম সাঁতোৰ সন্থাৰ উপসভাপতি দেৱ হাজৰিকাই উদ্বোধন কৰে। এসপ্তাহ ধৰি চলিবলগীয়া এই শিবিৰৰ পৰা জুলাইৰ প্ৰথম ভাগত আহমেদাবাদ আৰু কলকাতাত হ'বলগীয়া ৱাটাৰ পল' খেলৰ বাবে অসম দল বাছনি কৰা হ'ব। এই বাছনি শিবিৰ সন্দৰ্ভত অসম সাঁতোৰ সন্থাৰ যুটীয়া সম্পাদক চন্দন জ্যোতি ফুকনে এইদৰে কয়।
অসম সাঁতোৰ সন্থাৰ তত্ত্বাৱধানত শিৱসাগৰ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আগন্তুক আহমেদাবাদত ছিনিয়ৰ হ'ব আৰু কলকাতাত জুনিয়ৰ ৰাষ্ট্ৰীয় ৱাটাৰ পল' গেম হ'ব। সেই গেমৰ অসম ৱাটাৰ পল' দলৰ আচলতে বাছনি শিবিৰ আমাৰ ইয়াতে অনুষ্ঠিত হৈ আছে আজি তাৰিখৰ পৰা অহা 18 তাৰিখলৈকে হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 40 জন খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰাই জুনিয়ৰ ছিনিয়ৰৰ ছোৱালী আৰু ল'ৰাৰ টীম বাছনি কৰি আগন্তুক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ কাৰণে আমাৰ টীম পঠিওৱা হ'ব। আৰু অসম সাঁতোৰ সন্থাই যেতিয়া প্ৰথম এই আহ্বান আমাক জনাইছিল, আমি শিৱসাগৰ জিলা সাঁতোৰ সন্থাই এই আহ্বানটো আমি গ্ৰহণ কৰিলোঁ। যদিও আমাৰ ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, তথাপি আমাৰ একে উদ্যমী মন আছে, আমাৰ ক্ৰিয়াসুলভ মন আছে। সেইকাৰণে আমি এই গ্ৰাম্য পুখুৰীতে বাহৈটিঙত আগতেও আমি অনুষ্ঠিত কৰিছোঁ আৰু এইবাৰ পুনৰ কৰিছোঁ। ইতিমধ্যে ল'ৰা ছোৱালী সকলোৱে থকা মেলা খোৱাৰ গোটেই ব্যৱস্থাখিনি কৰা হৈছে। আমি আশা কৰিছোঁ ইয়াৰ পৰা এটা ভাল দল অসমে পাব বুলি।
ফ্ৰেন্স অপেন টেনিছত স্পেইনৰ কাৰ্লোছ আলকাৰাজে যোৱা নিশা বিশ্বৰ 1 নম্বৰ স্থানত থকা খেলুৱৈ ইটালীৰ জানিক চিনাৰক 5 ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে 2টা ছেট পিছপৰি 3টা চেম্পিয়নশ্বিপ পইণ্টৰ সন্মুখীন হোৱা বৰ্তমানৰ চেম্পিয়ন আলকাৰাজে পৰাজয়ৰ দিশে অগ্ৰসৰ হৈছিল। কিন্তু গ্ৰেণ্ডশ্লেমৰ ইতিহাসৰ অন্যতম ৰোমাঞ্চকৰ ফাইনেল খেলখনত 4-6, 6-7, 6-4, 7-6, 7-6 ছেটত 22 বছৰীয়া স্পেনিছ খেলুৱৈগৰাকীয়ে অৱশেষত জয়লাভ কৰে। ইয়াৰ লগে লগে আলকাৰাজে দ্বিতীয়টো ৰোলেন গাৰোছৰ মুকুট নিশ্চিত কৰাৰ লগতে একেৰাহে 5খন ফাইনেলত অপৰাজিত হৈ 5ম গ্ৰেণ্ডশ্লেম খিতাপো নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে ছাৰা এৰানী আৰু জেচমিন পাউলিনীৰ ইটালীৰ যুটিটোৱে মহিলাৰ ডাবলছত জয়লাভ কৰে। ফাইনেলত এই যুটিটোৱে কাজাখাস্তানৰ আন্না ডানিলিনা আৰু ছাৰ্বিয়াৰ আলেকজেণ্ডাৰ ক্ৰুনিকৰ যুটিটোক 6-4, 2-6, 6-1 ছেটত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
মণিপুৰত আৰম্বাই টেংগুল নামৰ এটা মেইটেই সংগঠনৰ নেতাক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাজ্যখন অগ্নিগৰ্ভা হৈ পৰিছে আৰু 5খন জিলাত সান্ধ্য আইন বলবতৰ লগতে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। ইম্ফলত সহস্ৰাধিক লোকে এই ঘটনাৰ প্ৰতিবাদত হিংসাত্মক বিক্ষোভ প্ৰদৰ্শন কৰা বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিয়ে পৃথক শিৰোনামেৰে দৈনিক অসম আৰু দৈনিক জনমভূমি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ঈদৰ সময়ত ৰাজ্যৰ কেইবাটাও স্থানত দুষ্কৃতিকাৰীয়ে গো মাংস পেলোৱাক কেন্দ্ৰ কৰি কালি হোজাই, শ্ৰীভূমি আদি জিলাত পথ অৱৰোধ তথা সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হয়। এই বাতৰিটোক আমাৰ অসম কাকতে বাটে ঘাটে গো মাংস সাম্প্ৰদায়িক অশান্তি সৃষ্টিৰ ব্যৰ্থ চেষ্টা শিৰোনামেৰে পৰিৱেশন কৰিছে। নিপকুৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কালি লখিমপুৰৰ পাঁচনৈত ৰঙানদীৰ বানপীড়িতসকলে ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। এই বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰৰ নামকৰণ সন্দৰ্ভত আজি অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ আয়োজন কৰা বাতৰিটোক অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। নুনমাটি দীঘলীপুখুৰী সংযোগী উড়ন সেতুৰ বাবে গছ কটাৰ বিৰোধিতাৰে সচেতন নাগৰিক আৰু শিক্ষাৰ্থী সমাজে কালি নিশা দীঘলীপুখুৰীত গীত গাই প্ৰতিবাদ কৰা এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কোভিড আক্ৰান্তৰ সংখ্যাই দেশত 6000ৰ ঘৰ অতিক্ৰম কৰিছে আৰু বিগত 24 ঘণ্টাত নতুনকৈ 7 শতাধিক লোক আক্ৰান্ত হৈছে। দ্য আছাম ট্ৰিবিউন কাকত আৰু দ্য টাইমছ অফ ইণ্ডিয়া কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
নগাঁও জিলাৰ কলিয়াবৰ তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত 2জন লোক থিতাতে নিহত হয়। কলিয়াবৰৰ উলুৱনি থানাৰ হাতীবন্ধাৰ সমীপৰ দলাপানীত তীব্ৰবেগী ট্ৰাক আৰু মটৰচাইকেলৰ মাজত খুন্দা লগাৰ ফলত মটৰচাইকেল আৰোহী 2জন থিতাতে নিহত হয়। নিহত লোক 2জন ৰূপহীহাট থানাৰ অন্তৰ্গত আনাৰুল হক আৰু আছিকুল ইছলাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনা সংঘটিত কৰি ট্ৰাকখন পলায়ন কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিশিষ্ট সাংবাদিক অচ্যুত হাজৰিকাৰ আজি পুৱা বোকাখাটৰ নিউ কলনীৰ বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 68 বছৰ। সাংবাদিকগৰাকীৰ শেষকৃত্য তেওঁৰ ঘাইঘৰ জখলাবন্ধাত সম্পন্ন কৰা হ'ব বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আজি অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন খন্তেক পাছতে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ। ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ আসন দুখনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত ৰাজ্যখনৰ 5খন জিলাত অনিৰ্দিষ্ট কালৰ বাবে সান্ধ্য আইন জাৰি। ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ কিছু সুস্থিৰ। 11খন জিলাৰ 741খন গাঁৱৰ প্ৰায় 3 লাখ লোক বানৰ কবলত। আৰু ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাত স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ পুৰুষৰ একক শাখাত খিতাপ অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। ক্ষন্তেক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।